এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ মাজত আছে। ৰাজ্যৰ 1046টা পৰীক্ষা কেন্দ্ৰত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ। নিৰ্বাচন আয়োগৰ আজি ৰাজ্যৰ বিশেষ সংশোধিত ভোটাৰ তালিকা প্ৰকাশ। বজালী, বৰপেটা আৰু নলবাৰীৰ সম্ভাৱ্য উদ্যোগীক আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তি ধনৰাশি বিতৰণ। উত্তৰ পূব ভাৰতীয় পৰ্যটন সংঘৰ 13 মাৰ্চৰ পৰা 18 মাৰ্চলৈ ৰাষ্ট্ৰীয় পৰ্যটন সন্মিলনৰ আয়োজন। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি নেডাৰলেণ্ডছ নামিবিয়াৰ, নিউজিলেণ্ড সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰৰ আৰু পাকিস্তান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা ৰাজ্যৰ 1046টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত 1,90,243 জন ছাত্ৰ আৰু 2,48,322 গৰাকী ছাত্ৰীক সামৰি মুঠ 4,38,565 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে। আজি পুৱা 9 বজাত আৰম্ভ হোৱা পৰীক্ষাৰ অহা 27 ফেব্ৰুৱাৰীত অন্ত পৰিব। এইবাৰ প্ৰশ্নকাকতৰ ক্ষেত্ৰত পৰিষদে কিছুমান নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত বৰ্ষবোৰৰ দৰে কেইবাটাও ভাষাত পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব যদিও একেখন প্ৰশ্নকাকতৰ বিপৰীতে এইবাৰ অসমীয়া, ইংৰাজী, বড়ো আৰু হিন্দী মাধ্যমৰ প্ৰশ্নকাকত পৃথককৈ ছপা কৰা হৈছে। পৰীক্ষাৰ সময়ছোৱাত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰাৰ প্ৰতিও পৰিষদে বিশেষ নজৰ ৰাখিছে। ইপিনে কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আটাইকেইটা শাখা মিলি মুঠ 330,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যৰ 821টা পৰীক্ষা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত কলা শাখাত 2,47,865 গৰাকী, বিজ্ঞান শাখাত মুঠ 61,568 গৰাকী আৰু বাণিজ্য শাখাত মুঠ 19,806 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। একেদৰে বৃত্তিমুখী শাখাত 1,505 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰীক্ষা সমাপ্ত হোৱাৰ পাছতে মুঠ 48টা পৰীক্ষাৰ মূল্যায়ন মণ্ডলত উত্তৰ বহীসমূহ মূল্যায়ন কৰা হ'ব বুলি ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জানিবলৈ দিছে। এই পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ৰাজহুৱা অনুষ্ঠানসমূহ মাইকজাতীয় উচ্চ প্ৰাবল্যৰ শব্দৰ যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ আয়োজন কৰি পৰীক্ষাৰ্থীসকলক সহায় কৰিবলৈ ৰাজ্যক আহ্বান জনোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যত বিশেষ সংশোধিত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হ'ব। ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বাবে যোৱা বছৰৰ 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ পৰীক্ষণ সম্পন্ন কৰিছিল আৰু ইয়াৰ পাছতেই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল। 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীলৈ খচৰা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি সন্দৰ্ভত দাবী আৰু আপত্তি গ্ৰহণ কৰা হৈছিল যদিও কেইখনমান জিলাত ওজৰ আপত্তি অধিক হোৱাৰ বাবে আয়োগে দাবী আৰু আপত্তি গ্ৰহণৰ সময় বৃদ্ধি কৰে। ৰাজ্যিক নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পূৰ্বে দিয়া এটা নিৰ্দেশ অনুসৰি সংশোধনৰ সময়ত বিভিন্ন কাৰণত স্থায়ীভাৱে স্থানান্তৰিত হোৱাৰ বাবে নাম কৰ্তন হোৱা ভোটদাতাসকলক সকাহ দি আয়োগৰ 6 নম্বৰ প্ৰপত্ৰ দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই সকলো জিলাৰ নিৰ্বাচনী বিষয়ালৈ দিয়া নিৰ্দেশ অনুসৰি ৰাজ্যত বিভিন্ন কাৰণত প্ৰশাসনিক কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত কিছুসংখ্যক ভোটদাতাক স্থায়ীভাৱে স্থানান্তৰিত হ'ব বুলি তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল যদিও স্থানান্তৰৰ বাবে আবেদন দাখিল কৰিব পৰা হোৱা নাছিল। এনে ভোটদাতাসকলে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছত 6 নম্বৰ প্ৰপত্ৰযোগে আবেদন কৰিব পাৰিব বুলি কোৱা হৈছে। অৱশ্যে অযোগ্য ভোটাৰৰ নাম যাতে অন্তৰ্ভুক্ত নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ অহা 17-18 ফেব্ৰুৱাৰীত দেশৰ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল অসমলৈ আহিব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত ডঃ সুখবীৰ সিং সান্ধু আৰু ডঃ বিবেক যোশীসহ এটা উচ্চস্তৰীয় দলে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ পৰিস্থিতি অধ্যয়ন কৰিব। ইয়াৰ আগেয়ে দুদিন পূৰ্বে ৰাজ্যখনলৈ অহা দেশৰ নিৰ্বাচন আয়োগৰ উচ্চস্তৰীয় প্ৰতিনিধি দলটো কালি সন্ধিয়া দিল্লীলৈ উভতি যায়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজি নলবাৰীৰ জিলা ক্ৰীড়া ষ্টেডিয়াম চৌহদত এখন সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বজালী, বৰপেটা আৰু নলবাৰী জিলাৰ সম্ভাৱ্য উদ্যোগীক প্ৰথম কিস্তি ধনৰাশি বিতৰণ কৰিব। বজালী জিলাৰ 1,206 গৰাকী, বৰপেটাৰ 2,362 গৰাকী আৰু নলবাৰীৰ 2,220 গৰাকীকে ধৰি মুঠ 5,788 গৰাকী সম্ভাৱ্য উদ্যোগীয়ে এই ধন লাভ কৰিব। সাধাৰণ শাখাৰ প্ৰতিগৰাকীয়ে 2 লাখ টকা আৰু বৃত্তিগত শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 5 লাখ টকাকৈ সাহায্য আগবঢ়োৱা হ'ব। দিনৰ এক বজাৰ পৰা হ'বলগীয়া অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্তমল্ল বৰুৱা উপস্থিত থাকিব। মুখ্যমন্ত্ৰী উপস্থিত থাকিবলগীয়া সভাখনৰ প্ৰস্তুতি সন্দৰ্ভত আমাৰ নলবাৰী জিলাৰ সংবাদদাতা ৰমেন কলিতাই এইদৰে জনাইছে।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাত উপস্থিত হৈ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমতে নলবাৰীত নতুনকৈ নিৰ্মাণ কৰা এটা অত্যাধুনিক সন্মিলন গৃহ মুকলি কৰিব। এনে সন্মিলন গৃহ অসমত এইটোৱে প্ৰথম হ'ব। ইয়াৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নলবাৰীত নতুনকৈ নিৰ্মাণ কৰা সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টো মুকলি কৰিব। ইয়াৰ পিছত তেওঁ সৰিয়হতলীত নতুনকৈ নিৰ্মাণ কৰা ক্ৰীড়া প্ৰকল্প মুকলি কৰি তাত এখন প্ৰীতি ফুটবল খেল উপভোগ কৰিব। এই অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰী নলবাৰী জিলা, বজালি আৰু বৰপেটা জিলাৰ 6,000 যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ লগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰঞ্জিত দাসো উপস্থিত থাকিব।
ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰথমটো আনুষ্ঠানিক কাৰ্যসূচীৰ কালি শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাবুৱাত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত ডঃ শৰ্মাই প্ৰস্তাৱিত ভূমি বন্দোবস্তিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰে। ৰাজ্য চৰকাৰে শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ লোৱা বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে।
সমগ্ৰ অসমৰ বাবে এটা আনন্দৰ দিন। বিধানসভাত আমি চিলিং আইনৰ সংশোধন কৰিছিলোঁ আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাটি চৰকাৰীকৰণ কৰিছিলোঁ। দ্বিতীয়টো পৰ্যায়লৈকে আগবাঢ়িলোঁ। আমি মাটিৰ প্ৰপত্ৰ বিতৰণ কৰিলোঁ আৰু প্ৰপত্ৰসমূহ পূৰণ কৰি শ্ৰমিকসকলে চৰকাৰক উভতাই দিয়াৰ লগে লগে বাগিচাত মাটি প্ৰদানৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। যদি শ্ৰমিকসকলে আমাক সহযোগিতা কৰে, প্ৰপত্ৰ আদি ততাতৈয়াকৈ ফিল আপ কৰি ঘূৰাই দিয়ে, তেতিয়া আমি খুব দ্ৰুত গতিত অহা 20-25 দিনৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হ'ব। কিন্তু তাৰ আগতে আমি কিছু হ'লেও মাটিৰ পত্তা দিবৰ বাবে চেষ্টা কৰিম।
এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত একোটাকৈ বাসগৃহ আৰু গৃহ মেৰামতিৰ বাবে 1,00,000 টকাকৈ দিয়াৰ চিন্তা চৰ্চা কৰা বুলি উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত কেইবাগৰাকী মন্ত্ৰীয়ে কালি প্ৰস্তাৱিত ভূমি বন্দোবস্তিৰ প্ৰপত্ৰ বিতৰণ কৰে। এই বন্দোবস্তি অনুযায়ী শ্ৰমিকৰ আৱাসিক এলেকাত বসবাস কৰা চাহ জনগোষ্ঠীৰ শ্ৰমিক পৰিয়ালসমূহক প্ৰপত্ৰসমূহ প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে এই পৰিয়ালসমূহে আধুনিক জৰীপ মানচিত্ৰৰ জৰিয়তে ভূমিৰ অধিকাৰ লাভ কৰিব। ইয়াৰ লগতে গৃহ নিৰ্মাণ আৰু প্ৰয়োজনীয় বেংক ঋণ, শিক্ষা তথা কল্যাণমূলক আঁচনিসমূহৰো তেওঁলোকে সুবিধা লাভ কৰিব। এই অধিকাৰ ডিজিটেলি নথিভুক্ত স্থায়ী ভূমি অধিকাৰ হ'ব বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে সদৰি কৰিছে। 825খন চাহ বাগিচা সামৰি লোৱা এই পদক্ষেপৰ অন্তৰ্ভুক্ত শ্ৰমিক পৰিয়ালসমূহক সংশ্লিষ্ট ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় অথবা নিৰ্ধাৰিত কেন্দ্ৰৰ পৰা অফলাইন প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে কালি মন্ত্ৰী পীযুষ হাজৰিকাই কমলপুৰ বিধানসভা সমষ্টিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰে। তেওঁ পুৰণি এণ্টি পথৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ লগতে এখন পকী দলং মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কমলপুৰত নৱনিৰ্মিত প্ৰৱেশদ্বাৰ, পৰিদৰ্শন বঙলা আৰু কমলপুৰ ক্ষেত্ৰীয় পথ উপসংমণ্ডলৰ কাৰ্যালয় মুকলি কৰে। তেওঁ কমলপুৰ থানাৰ প্ৰস্তাৱিত নতুন গৃহ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশ লয়। সাংবাদিকৰ আগত শ্ৰী হাজৰিকাই এইদৰে কয়।
কেইবাটাও অভিলাষী আঁচনিৰ কামৰ উদ্বোধন আৰু আধাৰশিলা কৰিবলৈকে কমলপুৰ সমষ্টিলৈকে আহিলোঁ। এটা খুব আটকধুনীয়া ৰাস্তা দিগন্ত কলিতা ডাঙৰীয়াই ৰাইজৰ কাৰণে উচৰ্গা কৰিছে। আমি তাৰ শুভাৰম্ভণি কৰিলোঁ। এটা খুব ধুনীয়া গেট ৰাইজৰ কাৰণে আৰম্ভণি কৰিলোঁ। কমলপুৰৰ আই পি টিৰ অৱস্থা অত্যন্ত বেয়া আছিল। 9 কোটি টকাৰে আটক ধুনীয়া এটা আই পি আজি ৰাইজৰ কাৰণে আমি উচৰ্গা কৰিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। মৈত্ৰী আঁচনিৰ যোগেদি আমাৰ যিখন কমলপুৰ থানা, সেইখন থানা নতুনকৈ বনাবৰ কাৰণে আধাৰশিলা কৰিলোঁ। মুঠৰ ওপৰত এখন নতুন কমলপুৰলৈকে আহিলোঁ। আহি ভাল লাগিল আৰু বহুত কাম চলি আছে। মই ভাবোঁ আৰু কমলপুৰ ৰাইজে নতুন কাম, নতুন কমলপুৰ দেখিবলৈকে সক্ষম হ'ব। ইতিমধ্যে বানপানীৰ সমস্যা নাইকিয়া কৰিছোঁ আৰু ইয়াতে এখন CBSE স্কুলো হ'ব।
আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ বিকাশ আৰু অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনা দেশে বিদেশে প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে উত্তৰ পূব ভাৰতীয় পৰ্যটন সংঘই 13 মাৰ্চৰ পৰা 18 মাৰ্চলৈ ৰাষ্ট্ৰীয় পৰ্যটন সন্মিলন আয়োজন কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্য, নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য আৰু দুঃসাহসিক পৰ্যটনৰ সম্ভাৱনা বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ এই কাৰ্যসূচী লোৱা হৈছে। সন্মিলনৰ অংশ হিচাপে আয়োজিত অনুষ্ঠানত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ পৰ্যটন খণ্ডৰ অংশীদাৰ, চৰকাৰী প্ৰতিনিধি আৰু ঔদ্যোগিক খণ্ডৰ প্ৰতিনিধিসকলে অংশ ল'ব। ছদিনীয়া কাৰ্যসূচীত মত বিনিময় অনুষ্ঠান, নেটৱৰ্কিং সন্মিলন, পৰ্যটনস্থলীৰ প্ৰদৰ্শনী আৰু উত্তৰ পূবৰ বৈচিত্ৰময় তথা অতুলনীয় পৰ্যটন অভিজ্ঞতা ল'ব পৰাকৈ ক্ষেত্ৰভিত্তিক ভ্ৰমণৰ ব্যৱস্থা থাকিব বুলি প্ৰকাশ কৰা হৈছে। পুৰুষৰ আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত নেডাৰলেণ্ডছ নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 11 বজাত আৰম্ভ হ'ব। চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3 বজাত হ'বলগীয়া এখন খেলত নিউজিলেণ্ড সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে আৰু সন্ধিয়া 7 বজাত কলম্বোৰ সিংহালিজ স্পৰ্টছ ক্লাবত হ'বলগীয়া এখন খেলত পাকিস্তান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব। কালি সন্ধিয়া গ্ৰুপ ডিৰ এখন খেলত দক্ষিণ আফ্ৰিকাই কানাডাৰ বিৰুদ্ধে 57 ৰাণত বিজয় সাব্যস্ত কৰে। জয়ৰ বাবে দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰণ কৰি দিয়া 214 ৰাণৰ লক্ষ্যৰে খেলি কানাডাই নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 156 ৰাণহে কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত কালি জিম্বাবৱে ওমানক 8 উইকেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত স্কটলেণ্ডে ইটালীক 73 ৰাণত পৰাস্ত কৰে। এতিয়া হওক আজি গুৱাহাটীৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও সংগীতা শৰ্মাৰ সৈতে।
গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, পাকিস্তানেৰে যোগসূত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ বাকযুদ্ধ, বাগিচাৰ 500,000 পৰিয়াললৈ ভূমিৰ অধিকাৰ আদি ভিন ভিন বাতৰি প্ৰথম পৃষ্ঠাৰ প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰৰ বেহুফালি গৌৰৱ গগৈৰ সবল যুক্তিপূৰ্ণ প্ৰত্যুত্তৰ শিৰোনামেৰে মুখ্যমন্ত্ৰীয়ে তোলা অভিযোগৰ প্ৰত্যুত্তৰ সন্দৰ্ভত প্ৰধান বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম গৌৰৱ বনাম মুখ্যমন্ত্ৰী, উত্তপ্ত ৰাজনীতি। দৈনিক জনমভূমি কাকতে ৰাজ্যৰ 800+ বাগিচাৰ 500,000 পৰিয়ালে পাব ভূমিৰ অধিকাৰ শীৰ্ষক বাতৰিটো বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে চিকেন নেক কৰিডৰত 34 কিলোমিটাৰ ভূগৰ্ভত ৰেলপথ নিৰ্মাণেৰে বৃদ্ধি হ'ব সংযোগ সুৰক্ষা শীৰ্ষক বাতৰিক অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ শিৰোনামেৰে সাংসদ ওৱেচীসহ বিভিন্নজনৰ ফৌজদাৰী গোচৰ চলাবলৈ হায়দৰাবাদত এজাহাৰ দাখিল কৰাৰ বাতৰিক শীৰ্ষ বাতৰিৰ স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে কেন্দ্ৰই মধ্য সোণশিৰি প্ৰকল্পৰ কাম কাজ আৰম্ভ কৰাৰ বাবে এন এছ পি চিক অনুমোদন জনোৱাৰ বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে এছ আই আৰক লৈ মমতা বেনাৰ্জীক সকাহ দিলে উচ্চতম ন্যায়ালয় শীৰ্ষক বাতৰি প্ৰথম পৃষ্ঠাৰ অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। চালক হেণ্ডিমেনে ভাঙি তহিলং কৰিলে টোলগেট ঘাইপথ অৱৰোধ শীৰ্ষক এটা বাতৰিক নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ বিস্তৃতভাৱে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে প্ৰধানমন্ত্ৰী মোদীয়ে আত্মবিশ্বাস আৰু স্বাস্থ্য সন্দৰ্ভত শিক্ষাৰ্থীসকলক দিয়া টিপ্পনী সম্পৰ্কে প্ৰধান বাতৰি পৰিৱেশন কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
চাবুৱা লাহোল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাসহ এটা সজাতি দলে কালি যোৱা 11 ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ মৃত্যু হোৱা অসমৰ 20 শ্ৰমিকৰ পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয়। বৰ্তমান মাকু সমষ্টিৰ অন্তৰ্গত অঞ্চলত বাস কৰা শ্ৰমিক পৰিয়ালকেইটালৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰ্থিকভাৱে সকাহ দিবলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ চেক প্ৰদান কৰা হয়। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ 1046টা পৰীক্ষা কেন্দ্ৰত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ। নিৰ্বাচন আয়োগৰ আজি ৰাজ্যৰ বিশেষ সংশোধিত ভোটাৰ তালিকা প্ৰকাশ। বজালি, বৰপেটা আৰু নলবাৰীৰ সম্ভাৱ্য উদ্যোগীক আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম কিস্তি ধনৰাশি বিতৰণ। উত্তৰ পূব ভাৰতীয় পৰ্যটন সংঘৰ 13-18 মাৰ্চলৈ ৰাষ্ট্ৰীয় পৰ্যটন সন্মিলনৰ আয়োজন আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি নেডাৰলেণ্ডছ নামিবিয়াৰ, নিউজিলেণ্ড সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ আৰু পাকিস্তান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখামুখি। খণ্ডেক পাছতে জিলাৰ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব। Thank you.